বিজ্ঞান আৰু উদ্যোগ বিভাগৰ বিভিন্ন যোজনাৰ দ্বাৰা বিজ্ঞান আৰু সমাজ বিভাগে চলোৱা প্ৰয়াস হ'ল এই যে গ্ৰামীণ স্তৰত কম দামী আৰু সহজলভ্য প্ৰযুক্তিৰ ব্যৱহাৰে সৰ্বসাধাৰণ লোকৰ জীৱিকাৰ পথ মুকলি হয়। বিভিন্ন বিজ্ঞান আৰু প্ৰযুক্তি সংগঠনে আৰু গাঁৱে গাঁৱে কাম কৰি অহা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত এই প্ৰযুক্তিৰ বিকাশত জোৰ দিয়া হৈছে যাতে স্থানীয় অঞ্চলৰ আৱশ্যকতাসমূহ পূৰণ হয়। এই প্ৰয়াসত আধুনিক প্ৰযুক্তিত পাৰম্পৰিক জ্ঞানৰ সমাৱেশ ঘটোৱাত অধিক গুৰুত্ব দিয়া হৈছে।
আমাৰ দেশত ইন্ধনৰ ৰূপত গেছৰ চৌকাৰ ব্যৱহাৰ দিনে দিনে বৃদ্ধি পাই আহিছে। তথাপিও গাঁও অঞ্চলত এতিয়াও পুৰণিকলীয়া চৌকা আৰু অঙঠাৰ ব্যৱহাৰ এতিয়াও চলি আছে, য'ত খৰি আৰু কয়লা ব্যৱহাৰ কৰা হয়। চৌকা আৰু অঙঠাৰ পৰা ওলোৱা ধোঁৱাৰ ফলত নানা ধৰণৰ বেমাৰ আজাৰ হয়, যেনে হাওঁফাওঁ কৰ্কট ৰোগ, হাঁপানী, যক্ষ্মা আৰু চকুৰ ৰোগ। বায়'গেছৰ দ্বাৰা ইন্ধনৰ অভাৱ পূৰণ হৈছে যদিও ইয়াৰ তৈয়াৰীত যথেষ্ট ধন খৰচ হয় আৰু লগতে সময়ো। আমাৰ বৈজ্ঞানিকসকলে বায়'গেছ প্ৰযুক্তিক নতুন ধৰণে তৈয়াৰী কৰিছে আৰু উন্নত কম্পেক্ট বায়'গেছ প্ৰযুক্তি তৈয়াৰ কৰিছে। এইদৰে খোৱা বস্তু বনাবৰ কাৰণে চৰাই কুকাৰ বনোৱা হৈছে, যি খোৱা বস্তু ভৰাই নিব পৰা ডাঙৰ টিফিন বাকচৰ দৰে কুকাৰ, য'ত খোৱা বস্তু বনোৱা হয় আৰু 3-4 ঘণ্টা সময় ধৰি ই গৰম হৈ থাকে। আজিৰ এই অনুষ্ঠানত এই প্ৰযুক্তিৰ বিষয়ে শ্ৰোতাসকলক জনোৱা হ'ব।
কেৱল আপুনিহে পাৰিব সমাধান কৰিব।
কচোন ক মুনি, তোৰনো কি হৈছে ক?
কি কওঁ খুৰা, 4 দিন ধৰি মোৰ ধাবা বন্ধ হৈ আছে।
হয় নেকি?
কাৰণ জ্বলাবৰ কাৰণে কোনো ইন্ধন নাই, আনকি গেছৰ চিলিণ্ডাৰ এটাও নাই।
এই ধাবা আকৌ কিয় বন্ধ কৰিলি? বায়'গেছৰ দ্বাৰা নিজৰ কাম চলাব পাৰিলি হয়।
এই বায়'গেছ কিবা এনেই আহিবনে? ইয়াৰ কাৰণে পইচাটো লাগিব আৰু ইয়াক তৈয়াৰ কৰিবলৈ সময়টো বহুত লাগিব।
আৰু ইয়াৰ কাৰণে দৈনিক 40 কিলোগ্ৰাম গোবৰ আৰু পানীৰ প্ৰয়োজন।
গাঁৱত কিবা ইমান গাল গোবৰ গোট খাবনে? পানীৰো ইমান অভাৱ, কেতিয়াবা কেতিয়াবা খোৱা পানীৰ কাৰণে হাহাকাৰ হয়।
এইবোৰ হল পুৰণি দিনৰ কথা। এতিয়া বায়'গেছৰ হে উন্নত প্ৰযুক্তি আহিল নহয়, সেই বিষয়ে মই কম ৰ
হয় নেকি?
চা, এই পুনাত এটা প্ৰতিষ্ঠান আছে যাৰ নাম হল আৰতি।
আৰতি কিবা সংস্থা নেকি?
ই এটা সংস্থা। ইয়াৰ সম্পূৰ্ণ নাম হল সেই এপ্ৰপ্ৰিয়েট ৰুৰেল টেকনলজি ইনষ্টিটিউট। ইয়াত উন্নত কম্পেক্ট বায়'গেছ প্ৰযুক্তি তৈয়াৰ কৰা হয়, য'ত বেছি গোবৰো নালাগে আৰু বেছি পানীৰো প্ৰয়োজন নাই।
কওকচোন, সোনকালে কওকচোন ইয়াৰ বিষয়ে।
তেন্তে শুন, ইয়াত 2টা প্লাষ্টিকৰ টেংকিৰ প্ৰয়োজন, এটা 750 লিটাৰ আৰু আনটো 500 লিটাৰ, বুজিলনে? আৰু ৰবৰৰ পাইপ লাগিব। ডাঙৰ টেংকিটোৰ ওপৰ অংশ কাটি তাত সৰু টেংকিটো ওলোটাকৈ ৰখা হয়। ডাঙৰ টেংকিটোত প্ৰথমে 10 কিলোগ্ৰাম গোবৰ ৰাখিব লাগিব আৰু তাত 5-10 লিটাৰমান পানী ঢালি দিয়া। বচ চোৱা, যদি গোবৰ পোৱা নাযায় নহয়, তেতিয়া ঘৰত থকা সেই যে সেই ছেপ্টিক টেংক নহয়, তাৰ পানীও গোবৰৰ কাম কৰে। গোবৰৰ ঠাইত এই ছেপ্টিক টেংকৰ পানী উলিয়াই ডাঙৰ টেংকিত ঢালি দিয়া, তাৰ পাছত সৰু টেংকিত বায়'গেছ তৈয়াৰ হবলৈ ধৰিব। আকৌ
আপুনি কিনো ধেমালি কৰিছে বাৰু? ক'ৰবাত ইমান সোনকালে বায়'গেছ তৈয়াৰ হয়নে? ইয়াত সময় বহুত লাগে
নহয়। ঠাণ্ডা বতৰত বা ঠাণ্ডা অঞ্চলত 48 ঘণ্টাৰ পৰা 72 ঘণ্টাৰ ভিতৰত উন্নত বায়'গেছ প্ৰযুক্তিৰ দ্বাৰা গেছ তৈয়াৰ হয় আৰু গৰমৰ দিনত বা গৰম অঞ্চলত 12 ঘণ্টাতে বায়'গেছ তৈয়াৰ হৈ গ'ল।
যদি আৰু গেছ তৈয়াৰ কৰিবৰ কাৰণে গোবৰ আৰু পানী পুনৰ ঢালিব নালাগে নেকি বাৰু?
গোবৰ ঢালিব নালাগে, কিন্তু কি ঢালিব লাগিব মই কৈছো, শুন, মন দি শুন দেই। আৰু মুনি, তই কিন্তু একদম মন দি শুন দেই, কাৰণ ইয়াৰ পৰা তোৰ বেছি লাভ হ'ব।
খুৰা, সোনকালে কওক আকৌ।
তেন্তে শুন, তোৰ ধাবাত মানুহে খাই থালত সেই কিবা কিবিটো এৰে নহয় জানো? আৰু সেই মানে আঞ্জা আদি বনাবৰ কাৰণে এই যে তই যে আনৰ শাক পাচলিৰ বাকলিবোৰ আৰু থালত এৰি যোৱা বস্তুবোৰ গোটাই প্ৰতিদিনে 1-2 কিলোগ্ৰাম এই টেংকিত ঢালি যা। এই মাটিৰ সৰি পৰা সেউজীয়া গছপাত, এই কুঁহিয়াৰৰ চোবাও ঢালিব পাৰ, কিন্তু কণীৰ বাকলি আৰু শুকান পাত কিন্তু নাঢালিবি দেই। অৰ্থাৎ যিবোৰ বস্তুৰ পৰা শ্বেত সাৰ তৈয়াৰ হয় নহয়, সেইবোৰে ঢালিব পাৰ।
বা এনে কৰিলে মোৰ ধাবাখনো পৰিছে পৰিষ্কাৰ হৈ থাকিব আৰু মহ মাখিও নহব।
আৰু তোৰ যে ধাবাখনৰ ওচৰত সেই আটা মিলটো আছে নহয়, তাত মাটিত পৰি নষ্ট হোৱা আটাবোৰো তই এই কামত ব্যৱহাৰ কৰিব পাৰ। অৰ্থাৎ ইয়াৰ ফলত আটাৰ মিলটো পৰিষ্কাৰ হৈ থাকিল।
তাৰ মানে এক গুলিত দুটা চিকাৰ।
বাৰু কওকচোন, ইয়াত খৰচ কিমান পৰিব বা?
চা, এই বজাৰত এই কামৰ বাবে এই ৰেডিমেড মানে একেবাৰে তৈয়াৰ কৰি থোৱা টেংকি পোৱা যায় নহয়, আৰু ধৰি ল দুইটা টেংকিৰ খৰচ হ'ব 5,500-6,000 টকা। পাইপত পৰিব ধৰ 2,500 মান টকাৰ ভিতৰত, মানে তই এইখিনি ধনৰ ভিতৰতে বাৰ্ণাৰ দিও পাই যাবি। 500 টকা ধৰ কাম কৰা মানুহক দিয়া খৰচ, মানে মুঠতে 9,000 মান টকা খৰচ পৰিব।
খুৰা, এইটো বাৰু হ'ল, কিন্তু গেছ যে তৈয়াৰ হৈ গ'ল সেই কথা কেনেকৈ গম পোৱা যাব?
চোৱা, এই ওপৰৰ টেংকিটোত এখন গেছৰ ঢাকনি থাকিব যাৰ সংযোগ পাকঘৰত থকা চৌকাত থাকিব। বছ, চৌকাৰ বাৰ্ণাৰটো জ্বলাই চাই লোৱা, যদি নীলা ৰঙৰ জুই দেখা তেতিয়া গম পাবা গেছ তৈয়াৰ হৈ গ'ল।
তাৰ মানে বায়োগেছৰ টেংকি পাকঘৰৰ ওচৰত থাকিব লাগিব।
অঠো আকৌ, এই টেংকিটো 5-10 ফুটমান দূৰত হ'ব লাগে। আৰু শুন, তাত ৰ'দ পৰিলে গেছ সোনকালে তৈয়াৰ হোৱাত সহায় হয়। মানে ধৰি ল এই আৰ্হিটো আগৰ দৰে, কিন্তু ব্যৱহাৰ হোৱা বস্তুহে তেনেই কম।
এই মুনি, তই সোনকালে সেই উন্নত কম্পেক্ট বায়োগেছ প্ৰযুক্তিৰ সহায়ত গেছ তৈয়াৰ কৰাৰ ব্যৱস্থা কৰ, বুজিছ?
ঠিকে ঠিকে,
তোৰ ধাবা কেতিয়াও বন্ধ নহয়।
বোলা বোলা, সোনকালে আৰম্ভ কৰো।
যা যা যা।
পুৱাৰে পৰা মই এতিয়ালৈকে 4 বাৰ ভাত গৰম কৰিলো আৰু ৰীণাই ভাত খোৱাহি নাই এতিয়াও।
মুনি, তোক এটা উপায় দিম যাৰ দ্বাৰা তই মানে সেই বাৰে বাৰে খোৱা বস্তু গৰম কৰাৰ প্ৰয়োজনেই নহব আৰু খোৱা বস্তু গৰম হৈয়ে থাকিব।
কেনেকৈ?
হে কৈছো শুন, প্ৰথমে তই এটা কথা জানি ল যে খোৱা বস্তু বাৰে বাৰে গৰম কৰি থাকিলে এই তাত থকা পুষ্টি তত্ত্ব নাইকিয়া হৈ যায়। সেইকাৰণে এই বৈজ্ঞানিকসকলে চৰাই কুকাৰ বনাইছে আকৌ।
এইটো আকৌ কি কুকাৰ?
ইও সাধাৰণ কুকাৰৰ দৰে দে, কিন্তু ইয়াত প্ৰেচাৰ নাথাকে।
তাৰমানে খোৱা বস্তু বনাই চৰাই কুকাৰ থৈ দিলে গৰম হৈ থাকিব?
চৰাই কুকাৰত খোৱা বস্তু বনাই থব নালাগে, বৰঞ্চ ইয়াত বনোৱাহে হয়। ই এটা ডাঙৰ টিফিন বাকচৰ দৰে, এই কুকাৰ যলৈ মন যায় তই লৈ যাব পাৰ, আৰু যেতিয়াই তোৰ ভোক লাগে নহয় বনাই ল আৰু খা।
প্ৰেচাৰ নথকা সেই কুকাৰত খোৱা বস্তু বনাবলৈতো ভালেমান সময় লাগিব খুৰা।
এ নহয় হে, 40 মিনিট সময় লাগিব মুঠে, আৰু কুকাৰৰ টেমা কেইটা চিলৰ হলে প্ৰায় 3 ঘণ্টা সময়লৈকে খোৱা বস্তুটো গৰম হৈ থাকিল।
অৰ্থাৎ 10 বজাত ৰীণা স্কুল যাব আৰু মই চৰাই কুকাৰত ভাত বনাবলৈ ললো। দুপৰীয়া তাই স্কুলৰ পৰা অহাৰ সময়ত ভাত হৈ যাব আৰু গৰমে গৰমে তাই ভাত খাবলৈ পাব। কিন্তু ভাত হল নে নাই তাক জানিবৰ কাৰণে মই চাগে কুকাৰৰ ওচৰতে বোনা পৰ দি থাকিব লাগিব।
এ নহয় অ আকৰি, এই সময়ত তোৰ বাকী কামখিনি কৰি ল'ব পাৰিবি আকৌ।
এই কুকাৰত বাৰু কি কি বনাব পাৰি খুৰা?
কৈছো, ভাত দাইল ভাজি চব বনাব পাৰিবি, আৰু ইন্ধনৰ বাবে ইয়াত মানে কয়লা বা সাধাৰণ কেঁচা কয়লাৰ প্ৰয়োজন হয় আকৌ।
এই কুকাৰনো ক'ত পায় আকৌ?
এতিয়াতো এই বজাৰতে এনে কুকাৰ পোৱা যায়, বুজিছ? কিন্তু এই বিষয়ে অধিক জানিবৰ বাবে এটা ঠিকনা এই শুনি লচোন।
বাৰু,
এপ্ৰপ্ৰিয়েট ৰুৰেল টেকনলজি ইনষ্টিটিউট, মানিনী এপাৰ্টমেণ্ট, চেক্টৰ নম্বৰ 13, ধাইৰী গাঁও, 411-041, ফোন নম্বৰ 020-24-390-348 আৰু 020-24-39-2284, ফেক্স নম্বৰ 020-243-90-348, ইমেইল হ'ল ARTI_PUNE@VSNL.NET।
ঠিকনাটো আকৌ কৈছোঁ, এপ্ৰপ্ৰিয়েট ৰুৰেল টেকনলজি ইনষ্টিটিউট, মানিনী এপাৰ্টমেণ্ট, চেক্টৰ নম্বৰ 13, ধাইৰী গাঁও, পুনে 411-041, ফোন নম্বৰ হ'ল 020-24-39-0348, 2439-2284, ফেক্স নম্বৰ
02024390348, ইমেইল ARTI_PUNE@VSNL.NET।